আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, এয়া মুকলি কৰিবলৈ লৈছো বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান ভক্তি বচন। পাপে ভৰা পৃথিৱীলৈ আশাৰ বাতৰি কঢ়িয়াই অনা ঈশ্বৰৰ মহান প্ৰেমৰ বাণী ভক্তি বচন অনুষ্ঠানৰ আৰম্ভণিতেই শুনক বাইবেলৰ বাণী।
আহিছো পিতা, আজি মোক জিৰণি দিয়া, তোমাৰ কৰুণা মাগিছো পিতা, তুমি মোক কাব দিলোৱা, তোমাৰ কাষলে আহিছো পিতা, আজি মোক জিৰণি দিয়া, কৰুণা মাগিছো পিতা, তুমি মোক কাব দিলোৱা,
আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আপোনাৰ ভালনে বাৰু? আশা কৰোঁ আমাৰ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। লগতে এইবুলিও আশা কৰিছোঁ যে আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে। লগতে এইবুলিও আশা কৰিছো যে আপুনি আমালৈ মাজে মাজে চিঠি পত্ৰ লিখি আছে। আৰু যদিহে চিঠি পত্ৰ লিখা নাই, আমি আশা কৰিছো যাতে আজিয়েই আপুনি আমালৈ দুষাৰিমান লিখি পঠিয়ায়। আমাৰ সেই আশাত চেঁচা পানী নাঢালিব। অনুগ্ৰহ কৰি আজিয়েই এই ঠিকনাত আমালৈ লিখি পঠিয়াওকচোন।
ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100১। ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, পোষ্টবক্স নম্বৰ 70, গুৱাহাটী 78100১। আমাৰ ৱেবছাইট www.radio882.com।
আহকচোন প্ৰিয় শ্ৰোতা, আজিৰ পাঠ আৰম্ভ কৰাৰ পূৰ্বে আমি ঈশ্বৰক ধন্যবাদ কৰাৰ দ্বাৰাই তেওঁৰ পৰা আশীৰ্বাদ বিচাৰো। আপোনালোকেও আমাৰ লগতে প্ৰাৰ্থনা কৰক। পৰম কৰুণাময় পৰিত্ৰাতা যীশু, আপোনাৰ নাম ধন্য হওক। স্বৰ্গৰ দৰে পৃথিৱীটো যেন আপোনাৰ মহিমা প্ৰকাশিত হয়। আপোনাক অশেষ ধন্যবাদ দিছো। এই সমস্যাবহুল পৃথিৱীটো আপুনি যে আমাক নিৰাপদে ৰাখি বাইবেল অধ্যয়নৰ এই সুন্দৰ সুযোগ সময় দিছে। বিশেষভাৱে প্ৰাৰ্থনা কৰিছো প্ৰভু, আমাৰ সকলো শ্ৰোতা ভাই ভনীকেই সদায় আপোনাৰ বাক্য শুনাৰ এনে সুযোগ সুবিধা দি থাকে যেন। এই সুযোগ সুবিধাৰ যোগেৰে সকলোকে আশীৰ্বাদ কৰি থাকক। আজিৰ পাঠৰ আৰম্ভণিৰ পৰা শেষলৈকে আপোনাৰ পবিত্ৰ আত্মাই আমাক পৰিচালনা কৰক। আজিৰ পাঠৰ পৰা আমি যি শিক্ষা পাওঁ সেইমতে যেন চলিব পাৰোঁ, এনে আশীৰ্বাদো আমাক কৰক। এই প্ৰাৰ্থনা জনাইছো পৰিত্ৰাতা যীশুৰ নামত, আমেন। প্ৰিয় শ্ৰোতা, আপোনাৰ যদি মনত আছে তেন্তে ক'ব পাৰিব যে যোৱা অধ্যয়নত আমি কি বিষয়ৰ আলোচনা কৰিছিলো আৰু কি বিষয়েৰে আমাৰ অধ্যয়নৰ সামৰণি মাৰিছিলো। যীশুৱে এজন অন্ধলোকক দৃষ্টিদান কৰিছিল। সেই দিনটো আছিল বিশ্ৰামবাৰ। ফৰিচী তথা যিহুদীবিলাকে এই কথাতেই যীশুৰ ওপৰত কেৱল ক্ষুণ্ণ হৈছিল এনে নহয়, তেওঁলোকে বৰকৈ বিভূতিটো পৰিছিল। দৃষ্টি পোৱা লোকজনক তেওঁলোকে বাৰে বাৰে মাতিনি সুধিছিল যীশুনো কোন আৰু কেনেকৈ তেওঁক দৃষ্টিশক্তি দিলে। তেওঁলোকক এই সুস্থ হোৱা লোকজনে যি উত্তৰ দিছিল তাত তেওঁলোকে সন্তুষ্ট হ'ব পৰা নাছিল। অৱশেষত তেওঁলোকে যীশু সম্পৰ্কে এটা সিদ্ধান্তত উপনীত হৈছিল যে তেওঁ ঈশ্বৰৰ পৰা অহা নাছিল। তেওঁলোকৰ যুক্তিটো এনেধৰণৰ আছিল, ঈশ্বৰৰ পৰা অহা লোকে বিশ্ৰামবাৰ পালন কৰে, যীশুৱে বিশ্ৰামবাৰ পালন নকৰে, এতেকে যীশু ঈশ্বৰৰ পৰা অহা নহয় ইত্যাদি। প্ৰিয় শ্ৰোতা, এয়া অন্ধ লোকজনৰ মতে বৰ আনন্দৰ কথা যে তেওঁ যীশুক ঈশ্বৰৰ পৰা অহা লোক বুলিয়েই বিশ্বাস কৰিছিল। তেওঁৰ যুক্তি আছিল এনেধৰণৰ, ঈশ্বৰৰ পৰা অহা লোকেহে অন্ধক দৃষ্টিদান কৰিব পাৰে। যীশুৱেই অন্ধলোকক দৃষ্টিদান কৰিছিল, ইয়াতেকে যীশু ঈশ্বৰৰ পৰা অহা লোক ইত্যাদি। এনে এটা আনন্দকৰ ঘটনাতেই আমি যোৱা অধ্যয়ন সমাপ্ত কৰিছিলো। আজি আমি চাম তাৰ পৰৱৰ্তী ঘটনা, 18 আৰু 19 নম্বৰ পদ। তেওঁ যে অন্ধ আছিল আৰু দৃষ্টি পালে, তেওঁৰ বিষয়ৰ এই কথা যিহুদীবিলাকে সেই দৃষ্টি পোৱাজনৰ মাক বাপেকক মাতি নানিলে মানে বিশ্বাস নকৰিলে। তাতে তেওঁবিলাকে তেওঁলোকক সুধিলে, তোমালোকে যাক অন্ধ বোলা, ইয়েই তোমালোকৰ সেই পুত্ৰ হয়নে? মনত পেলাওকচোন প্ৰিয় শ্ৰোতা, অন্ধলোকজনে বিশ্বাস কৰিছিল যে ঈশ্বৰৰ পৰা নহ'লে কোনেও অন্ধক দৃষ্টিদান কৰিব নোৱাৰে, সেয়ে তেওঁ যীশুক এজন ভাৱবাদী বুলি বিশ্বাস কৰিছিল। আনহাতে ফৰিচীবিলাকে যীশুক ভাৱবাদী বুলি বিশ্বাস কৰা নাছিল। কোনোৱে যেতিয়া এটা কথা বিশ্বাস কৰিব নোখোজে তেতিয়া আন এজন সাক্ষীক বিচাৰি পায়। এই ক্ষেত্ৰতো দেখা যায় যে এই ফৰিচীসকলে অন্ধজনৰ মাক বাপেকৰ কাষ চাপিছে অন্ধজনৰ কথাৰ সত্যতা প্ৰমাণ কৰিবলৈ। তেওঁলোকে অন্ধজনৰ কথা বিশ্বাস নকৰাৰ আন এটা কাৰণ হ'ল তেওঁলোকে তেওঁক ইতিমধ্যেই পাপী আখ্যা দিছিল, সেয়ে তেওঁৰ মাক বাপেকৰ পৰাহে সঠিক তথ্য ল'বলৈ তেওঁলোকক সুধিব লগাত পৰিছিল। 9:20-21 পদ পঢ়ি দিছো, তেন্তে সি এতিয়া কেনেকৈ দৃষ্টি পাইছে? তেওঁৰ মাক বাপেকে উত্তৰ দি ক'লে, ইয়েই আমাৰ পুত্ৰ হয় আৰু উপজাৰে পৰা অন্ধ তাকো আমি জানো, কিন্তু সি এতিয়া কেনেকৈ দৃষ্টি পাইছে তাক নাজানো, আৰু কোনেবা তাৰ চকু মুকলি কৰিলে তাকো নাজানো, তাক সোধা, সি বয়সীয়া, সি নিজৰ বিষয়ে নিজেই ক'ব। মাক বাপেকৰ সহজ সৰল অথচ বৰ কৌশলী উত্তৰে ইয়াকে প্ৰমাণ কৰিছে তেওঁলোক কিমান ভয়াতুৰ আছিল, আৰু তেওঁলোকৰ পুত্ৰৰ বিষয়ে সত্য কথাখিনি কোৱাৰ পিছত কোনে তেওঁক ভাল কৰিলে তাক জানিও তেওঁলোকে নজনাৰ ভাও ধৰিছে। অন্ধজনে সুস্থ হৈ ঘৰলৈ নিশ্চয় গৈছিল আৰু যাকে পাইছে তাকে তেওঁৰ মহৎ অভিজ্ঞতাৰ কথা নিশ্চয় কৈছিল, গতিকে মাক বাপেকে সেই কথা নিশ্চয় শুনিছিল। এনেক্ষেত্ৰত মাক বাপেকে কোনে ভাল কৰিলে তাক নাজানো এইবুলি যে কৈছে এই কথাষাৰ সঁচা হ'ব নোৱাৰে বুলি আমি ভাবোঁ। আমাৰ মনত থকা উচিত যে সেই কালৰ বিধান পণ্ডিত, বিশেষকৈ ধৰ্মীয় গোড়ামী থকা ফৰিচী আৰু আন যিহুদীবিলাকে সমাজত বৰকৈ প্ৰভাৱ বিস্তাৰ কৰিছিল। তেওঁলোকে সমাজখনক পৰিচালনা কৰিছিল। তেওঁলোকেই এক প্ৰকাৰ সকলোৰে ওপৰত সৰ্বেসৰ্বা আছিল। পৰৱৰ্তী কালত ধৰ্মীয় পণ্ডিতসকলে ৰজাকো ভঙা পতা কৰিব পাৰিছিল। এনে প্ৰতিপত্তি থকা ব্যক্তিক সাধাৰণ মানুহে ভয় কৰাটো স্বাভাৱিক আছিল। ঠিক এই কাৰণতেই অন্ধ লোকজনৰ মাক বাপেকে তেওঁলোকৰ পুতেকক সুস্থ কৰোতাজনৰ বিষয়ে একো ক'ব বিচৰা নাছিল আৰু শেষত নিজৰ ল'ৰাৰ ওপৰতেই সকলো ভাৰ এৰি দিছিল। 22 আৰু 23 নম্বৰ পদ, যিহুদীবিলাকৰ ভয়ত তেওঁৰ মাক বাপেকে এই কথা ক'লে, কিয়নো কোনোৱে যদি তেওঁক খ্ৰীষ্ট বুলি স্বীকাৰ কৰে তেন্তে তেওঁক নামঘৰৰ পৰা বাহিৰ কৰা যাব এইবুলি যিহুদীবিলাকে আগেয়েই থিৰ কৰিছিল। এইকাৰণে তেওঁৰ মাক বাপেকে ক'লে, সি বয়সীয়া, তাক সোধা। তেওঁলোকৰ আচল ভয়টো কি এতিয়াহে প্ৰকাশ পাইছে। সমাজৰ মুখিয়াল বা ধৰ্মীয় পণ্ডিতসকলক অমান্য কৰিলে তেওঁলোকৰ শাস্তি বৰ কঠোৰ আছিল। তেওঁলোকে ইতিমধ্যে গম পাইছিল যে যীশুৱে কৰা আচৰিত কৰ্মৰ বাবে তেওঁক খ্ৰীষ্ট বুলি স্বীকাৰ কৰাসকলক সমাজৰ পৰা বাহিৰ কৰা হ'ব। অন্ধৰ মাক বাপেকে জানিছিল যে যীশুৱে কৰা অলৌকিক কাৰ্যটো ধৰ্মগুৰুসকলে মানি নলয়, সেয়ে তেওঁলোকে ধৰ্মগুৰুসকলৰ লগত তৰ্ক বিতৰ্কত জড়িত হ'ব খোজা নাছিল। তেওঁলোকে ইচ্ছা কৰিয়েই এই ঘটনাৰ পৰা আঁতৰি থাকিব বিচাৰিছিল আৰু সকলো ভাৰ ল'ৰাজনৰ ওপৰতে এৰি দিছিল। তেওঁলোকে জানিছিল যে প্ৰাপ্তবয়স্ক লোকৰ কথা বিশ্বাসযোগ্য। 24 আৰু 25 পদ, তেতিয়া তেওঁবিলাকে সেই আগৰ অন্ধ মানুহজনক দ্বিতীয়বাৰ মাতি ক'লে, ঈশ্বৰকহে স্তুতি কৰা, সেই মানুহ যে পাপী তাক আমি জানো। তাতে তেওঁ উত্তৰ দিলে, তেওঁ পাপী হয় নে নহয় তাক মই নাজানো, মই অন্ধ আছিলোঁ, এতিয়া দৃষ্টি পাইছোঁ ইয়াকেহে জানো। যিহুদীবিলাকে এতিয়া আকৌ এবাৰ যুক্তি লৈ ঘূৰি গৈছে। তেওঁলোকৰ যুক্তিটো আছিল যে যীশু মানুহজন পাপী বাবেই তেওঁৰ কথা শুনিব নালাগে, কিন্তু ঈশ্বৰৰ কথাহে শুনিব লাগে। এই মানুহজনৰ একো গৌৰৱ প্ৰশংসা কৰিব নালাগে, মাত্ৰ ঈশ্বৰৰহে গৌৰৱ প্ৰশংসা কৰিব লাগে। তেওঁলোকে এয়া দ্বিতীয়বাৰৰ কাৰণে অন্ধ লোকজনক তেওঁলোকৰ আগত থিয় কৰাইছে আৰু আগতে সোধা প্ৰশ্নকেই আকৌ এবাৰ সুধিছে। এইবাৰ লোকজনে অলপ ভয়াতুৰ হৈছে যদিও তেওঁৰ সাক্ষ্য আগৰ দৰেই আছে। তেওঁ হয়তো যীশুক দেখা পোৱা নাছিল, কিন্তু এইটো তেওঁ বিশ্বাস কৰিছিল যে অন্ধক দৃষ্টি দিব পৰা লোকজন সাধাৰণ মানুহ নহয়, পাপী মানুহ নহয়। এইবাৰ তেওঁৰ সাক্ষ্যটো এনেকুৱা হৈছে, তেওঁ পাপী হয়নে নহয় মই নাজানো, কিন্তু এটা কথা হ'লে মই জানো, আগতে মই অন্ধ আছিলোঁ কিন্তু এতিয়া হ'লে দৃষ্টি পাইছোঁ। সেই মানুহজনে এই কথাখিনি কোৱাৰ যোগেদি যীশুক প্ৰশংসা কৰাৰ কথাটো আচলতে ফুটি উঠিছে। প্ৰিয় শ্ৰোতাক, মুক্তি লাভ কৰা পাপী এজনৰ সাক্ষ্য এনেকুৱাই, আগতে মই পাপী আছিলোঁ কিন্তু এতিয়া মুক্তি পাইছোঁ, আগতে মই অন্ধ আছিলোঁ কিন্তু এতিয়া দেখিবলৈ পাইছোঁ, আগতে মই আধ্যাত্মিক জগতৰ ঘোৰ অন্ধকাৰত আছিলোঁ কিন্তু এতিয়া মই আধ্যাত্মিক পোহৰ পাইছোঁ, এসময়ত মই প্ৰভু যীশুখ্ৰীষ্টক চিনিকেই পোৱা নাছিলোঁ কিন্তু এতিয়া তেওঁক মোৰ জীৱনৰ ত্ৰাণকৰ্তাৰূপে জানো, এসময়ত মই পাপৰ সাগৰত হাবুডুবু খাই ফুৰিছিলোঁ কিন্তু এতিয়া মই সেই পাপ সাগৰৰ পৰা উদ্ধাৰ পালোঁ। প্ৰিয় শ্ৰোতা, আপোনাৰ অন্তৰৰ বিশ্বাসৰ কথা আমি নাজানো, কিন্তু কেতিয়াবা দীঘল দীঘল সাক্ষ্য শুনিলে সন্দেহ হয়। কিছুমানে বিভিন্ন ৰহন সানি আনক আকৰ্ষিত কৰিবলৈ সাক্ষ্যত বহুতো কথা লগায়, আচলতে সেয়াও পাপ। কিন্তু ঈশ্বৰৰ দৃষ্টিত তেওঁ সাৰি যাব নোৱাৰে। প্ৰিয় শ্ৰোতা, আমি নিশ্চয় দীঘল সাক্ষ্যৰ পৰিৱৰ্তে চুটি আৰু সঁচা কথাৰে উৎকৃষ্ট সাক্ষ্য দিব পাৰোঁ, আৰু সেয়া হ'ল, আগতে মই অন্ধ আছিলো, এতিয়া দেখা পাইছো। 26 আৰু 27 পদ, তাতে তেওঁবিলাকে তেওঁ সুধিলে, তেওঁ তোমাক কি কৰিলে, তোমাৰ চকু কেনেকৈ মুকলি কৰিলে? তেওঁ উত্তৰ দিলে, অথনি তোমালোকক কলো কিন্তু তোমালোকে নুশুনিলা, তেন্তে কি কাৰণে আকৌ শুনিব খোজা? তোমালোকেও তেওঁৰ শিষ্য হবলৈ ইচ্ছা কৰা নেকি? যিহুদীসকলে এনে এটা আচৰিত কাৰ্যক অস্বীকাৰ কৰা নাই, কিন্তু বাৰে বাৰে অনুসন্ধান কৰিছে, এইবাবেই যেন ক'ৰবাত কিবা বিজুতি উলিয়াই যীশুক অভিযুক্ত কৰিব পাৰে। তেওঁলোকে আগতেও মানুহজনক একে প্ৰশ্নকেই কৰিছিল, আৰু মানুহজনে তাৰ যথাযথ উত্তৰো দিছিল। তেওঁ উত্তৰবোৰ বৰ চুটিকৈ দিছিল, কিন্তু তেওঁ মূল কথাখিনিকে তেওঁলোকক কৈছিল, আৰু চুটি সাক্ষ্যখিনিয়েই তেওঁলোকৰ বাবে চেঙা তেলৰ নিচিনা হৈছিল। তোমালোকেও তেওঁৰ শিষ্য হ'ব খোজা নেকি? এইবুলি যে তেওঁ কৈছে, ইয়াৰ পৰা আমি অনুমান কৰিব পাৰোঁ যে তেওঁ ইতিমধ্যেই যীশুৰ শিষ্যত্ব গ্ৰহণ কৰিছে। মইতো গ্ৰহণ কৰিলোৱেই, এতিয়া তোমালোকেও তেওঁৰ শিষ্যত্ব গ্ৰহণ কৰিবলৈ আগ্ৰহ কৰিছা নেকি? তেওঁ যেন এনেকৈ কৈছে, আমাৰ এনেকুৱা ভাৱ হয়। প্ৰিয় শ্ৰোতাক, আপুনি জানেনে যে আজিকালিও বহু শাস্ত্ৰজ্ঞই যীশুৰ অলৌকিক কাৰ্যক অস্বীকাৰ কৰে? তেওঁলোকে যুক্তি দিয়ে যে যীশুৱে কৰা কামবোৰত একো অলৌকিকতা নাই। এওঁলোককো আমি উক্ত যিহুদীসকলৰ দৰে এক প্ৰকাৰ অন্ধ বুলি ক'ব পাৰোঁ। প্ৰিয় শ্ৰোতাক, সেই যিহুদীবিলাকে চকুৰ আগতে সেই দৃষ্টিশক্তি পোৱা অন্ধজনক দেখিও বাৰে বাৰে ঘূৰাই পকাই ইফালে সিফালে প্ৰশ্ন কৰি কৰি সেই কথাটো ভুল বুলি বা অস্বীকাৰ কৰিব পৰা কথা বুলি প্ৰমাণ কৰিবলৈ চেষ্টা কৰি আছিল, বা মানুহক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰি আছিল, আৰু আজিকালিও বহুতো লোকে তেনেকুৱা কৰে। প্ৰিয় শ্ৰোতাক, আমি যীশুক বিশ্বাস কৰাৰ লগতে তেওঁৰ আচৰিত কাৰ্যবোৰকো বিশ্বাস কৰোঁ। আপুনিও কৰেনে বিশ্বাস? 28 আৰু 29 পদ, তেতিয়া তেওঁবিলাকে তেওঁক ধিক্কাৰ দি ক'লে, তইহে তাৰ শিষ্য, আমি হলে মুচিৰ শিষ্য। ঈশ্বৰে যে মুচিক কথা কৈছিল তাক আমি জানো, কিন্তু ই ক'ৰ মানুহ তাক নাজানো। মানুহজনৰ কথা শুনি যিহুদীসকলে তেওঁক ধিক্কাৰ দি দবিয়াইছিল। চাব প্ৰিয় শ্ৰোতা, যেতিয়া কোনো কথাৰ উত্তৰ দিব নোৱাৰে তেতিয়া এনে ব্যৱহাৰ দেখুওৱাৰ বাহিৰে গত্যন্তৰ নাথাকে। সেইদৰে যিহুদীসকলেও অন্ধ লোকজনৰ কথাৰ একো সৎ উত্তৰ বিচাৰি নাপাই দবিয়াইছিল। মুচিৰ প্ৰসংগ উল্লেখ কৰি যীশু যে আচলতে ঈশ্বৰৰ পৰা নহয় এয়াহে তেওঁলোকে ক'ব বিচাৰিছে। 30 আৰু 31 পদ, সেই মানুহে উত্তৰ দি তেওঁবিলাকক ক'লে, তেওঁ মোৰ চকু মুকলি কৰিলে, তথাপি তেওঁ ক'ৰ মানুহ তাক তোমালোকে নাজানা? ই বৰ আচৰিত কথা, ঈশ্বৰে পাপী লোকৰ কথা নুশুনে, কিন্তু কোনোজন যদি ঈশ্বৰ ভক্ত হয় আৰু তেওঁৰ ইচ্ছা পালন কৰে তেন্তে সেইজনৰহে কথা শুনে, ইয়াক আমি জানো। এইখিনি সময়লৈকে দৃষ্টি পোৱা মানুহজনে প্ৰভু যীশুক দেখা পোৱা নাছিল, কিন্তু বিশ্বাস কৰিছিল যে তেওঁ নিশ্চয় ঈশ্বৰৰ পৰা আহিছিল। যিহুদীসকলৰ উত্তৰতো তেওঁ তাকেই ক'ব বিচাৰিছে। যিহুদীসকলে বাৰে বাৰে সোধা কাৰণে এইবাৰ তেওঁলোকৰ চকু মুকলি হ'বলৈ মানুহজনে অলপ বহলাই ক'ব লগা হৈছে। তেওঁৰ সাক্ষ্য ইয়াতো বৰ সহজ তথা পৰিষ্কাৰ হৈছে। তেওঁ এজন ঠিক বিজ্ঞ লোকৰ দৰে যীশুৰ বিষয়ে সাধাৰণ লোকক শিক্ষা দিয়াৰ দৰে কৈছে। এনে এটা ছবি ইয়াত ভাহি উঠিছে। তেওঁৰ কথাৰ পৰা এয়াই প্ৰমাণিত হয় যে তেওঁক দৃষ্টিদান কৰা যীশু মানুহজন নিশ্চয় ঈশ্বৰৰ পৰা আহিছিল। দৃষ্টি পোৱাজনৰ চকু মুকলি কৰিব পৰা শক্তি একমাত্ৰ ঈশ্বৰৰ অথবা ঈশ্বৰে পঠোৱা লোকৰ দ্বাৰাহে সম্ভৱ, পাপী লোকৰ দ্বাৰা সম্ভৱ হ'ব নোৱাৰে। এই দৃষ্টি পোৱা লোকজনে সেয়েহে প্ৰথমৰে পৰাই এনেদৰে ভাবি আহিছে যে যীশুখ্ৰীষ্ট নিশ্চয় ঈশ্বৰৰ পৰা অহা মানুহ, তেওঁ পাপী হোৱা হলে ঈশ্বৰে তেওঁৰ কথা নুশুনিলেহেঁতেন। এই ভাৱধাৰাৰেই তেওঁ যিহুদীসকলৰ লগত কথা পাতিছিল। ভালকৈ লক্ষ্য কৰিলে দেখা যায় যে যিহুদীসকলে চেষ্টা কৰিছিল যীশুক প্ৰতাৰক বুলি প্ৰমাণ কৰিবলৈ, আনহাতে এই দৃষ্টি পোৱা লোকজনে চেষ্টা কৰিছিল যীশুক ঈশ্বৰৰ পৰা অহা ভাৱবাদী বুলি প্ৰমাণ কৰিবলৈ। 32-34 পদ, কোনোবাই যে উপজাৰে পৰা অন্ধৰ চকু মুকলি কৰিলে, জগত হোৱাৰে পৰা এনে কথা কেতিয়াও শুনা নাই। তেওঁ ঈশ্বৰৰ পৰা নোহোৱা হলে একো কৰ্ম কৰিব নোৱাৰিলেহেঁতেন। তেওঁবিলাকে উত্তৰ দি তেওঁক ক'লে, তই সম্পূৰ্ণৰূপে পাপত জন্ম পাই আমাক শিকাৱনে? তাতে তেওঁবিলাকে তেওঁক বাহিৰ কৰিলে। প্ৰিয় শ্ৰোতা, আমাৰ মণ্ডলীত বা সমাজত যিটো ঘটিলেহেঁতেন এই ক্ষেত্ৰতো তাকে ঘটা আমি দেখা পাওঁ। ধৰ্মীয় গুৰুবিলাকৰ ক্ষমতা আছিল বাবেই সেই দৃষ্টি পোৱা লোকজনক সমাজৰ পৰা বাহিৰ কৰিছিল। আচলতে তেওঁৰ কি দোষ আছিল? আমি দেখিবলৈ পাইছো যে যিহুদীসকলে যাক প্ৰতাৰক বুলি ভাবিছিল তেওঁকেই এই লোকজনে ভাববাদী বুলি উচ্চ মৰ্যাদা দি যিহুদীসকলক অপমান কৰিছিল, আনহাতে যিহুদীসকলৰ স্বাৰ্থত আঘাত পৰিছিল। তাৰ উপৰিও এই সাধাৰণ লোক এজনে তেওঁলোকক ধৰ্মৰ কথাৰে শিক্ষা দিয়াত তেওঁলোক ক্ষুণ্ণ হৈছিল, সেয়ে তেওঁলোকে শেষ অস্ত্ৰ হিচাপে সমাজৰ পৰা তাক বাহিৰ কৰিছিল। এই পাত অস্ত্ৰকে তেওঁলোকে তেওঁলৈ নিক্ষেপ কৰিছিল। ইমানলৈকে আমি দেখা পাইছো যে মানুহজনে যীশুক দেখা পোৱা নাছিল। যিহুদীসকলে তেওঁক সমাজৰ পৰা বাহিৰ কৰাত তেওঁৰ আৰু যাবলৈ ঠাই নোহোৱা হল। তেওঁ এতিয়া আনন্দ মনেৰেই প্ৰভু যীশুৰ ওচৰলৈ যাব, তাত সন্দেহ নাই। এনেকুৱা উদাহৰণ বহু আছে। কিছুমানে যীশুক গ্ৰহণ কৰাৰ লগে লগে ঘৰ, পৰিয়াল বা সমাজৰ পৰা বাহিৰ হ'ব লগা হয়। এনে লোকসকলে শেষত আনন্দ মনেৰেই যীশুৰ কাষ চাপেগৈ। 35-36 পদ, তেওঁবিলাকে যে তেওঁক বাহিৰ কৰিলে, যীশুৱে এই কথা শুনি তেওঁক দেখা পাই সুধিলে, তুমি ঈশ্বৰৰ পুত্ৰত বিশ্বাস কৰিছানে? তেওঁ উত্তৰ দি ক'লে, হে প্ৰভু, মই যেন তেওঁত বিশ্বাস কৰিম, তেওঁ এনো কোন? যীশুৱে জানিছিল যে ধৰ্মগুৰুসকলে মানুহজনক সমাজচ্যুত কৰিবই, সেয়ে আগতেই তেওঁৰ লগ দিয়া নাছিল। তেনে কৰাহেঁতেন প্ৰকাশ্যে ধৰ্মগুৰুসকলৰ লগত তেওঁ বিতৰ্কত জড়িত হ'ব লগা হলহেঁতেন। এতিয়া যিহেতু মানুহজন সমাজৰ পৰা বাহিৰ হৈছে, সেয়ে তেওঁৰ লগত মিলিত হলে কোনেও দুখ ধৰিব নোৱাৰিব। মানুহজনে সুস্থ হৈ যীশুক এজন ভাববাদী বুলি বিশ্বাস কৰিছিল, কিন্তু যীশুৰ উদ্দেশ্য আছিল মানুহজনৰ ওচৰত নিজকে প্ৰকাশ কৰা, সেয়ে তেওঁক লগ ধৰি প্ৰশ্ন কৰিছে, তেওঁ ঈশ্বৰৰ পুত্ৰত বিশ্বাস কৰিছে নে নাই। সেয়ে তেওঁ ওলোটাই জানিব বিচাৰিছে ঈশ্বৰৰ পুত্ৰনো কোন, যেন তেওঁক বিশ্বাস কৰিব পাৰে। প্ৰিয় শ্ৰোতা, এনে আচৰিত কৰ্ম আপোনাৰ জীৱনত ঘটা নাইনে? প্ৰতিদিন ৰাতিপুৱাৰে পৰা গধূলিলৈকে ঘটা প্ৰতিটো ঘটনাই আচলতে আচৰিত। এনে আচৰিত কৰ্ম দেখিও আপুনি প্ৰভু যীশুক ঈশ্বৰৰ পুত্ৰ আপোনাৰ ত্ৰাণকৰ্তাৰূপে বিশ্বাস কৰেনে? যদি আপুনি এতিয়াও বিশ্বাস কৰা নাই, তেন্তে উক্ত দৃষ্টি পোৱা লোকজনৰ দৰে ক'বনে, মই যেন তেওঁত বিশ্বাস কৰিম, তেওঁ এইনো কোন? আপুনিও তেওঁক জানক আৰু তেওঁক ত্ৰাণকৰ্তাৰূপে গ্ৰহণ কৰক। 37-39 পদ, যীশুৱে তেওঁক ক'লে, তুমি তেওঁক দেখা পালা, আৰু তোমাৰে সৈতে যিজনে কথা কৈছে সেইজনেই তেওঁ। তেতিয়া, হে প্ৰভু, বিশ্বাস কৰিছো, এইবুলি তেওঁক সেৱা কৰিলে। তাতে যীশুৱে ক'লে, যিবিলাকে নেদেখে তেওঁবিলাকে যেন দেখিবলৈ পায়, আৰু যিবিলাকে দেখে তেওঁবিলাক যেন অন্ধ হয়, এইকাৰণে সুধ বিচাৰৰ অৰ্থে মই জগতলৈ আহিছো। যীশুৰ কৌশলবোৰ লক্ষ্য কৰক। তেওঁ লাহে লাহে আৰু এখোজ দুখোজকৈহে মানুহজনক নিজৰ পৰিচয় দি গৈ আছিল। মানুহজনে তেওঁক এতিয়া প্ৰভু বুলি কৈ সেৱা কৰিব গৈছে। চাওক প্ৰভু যীশুৱে কেনেদৰে মানুহজনৰ কাষলৈ আগবাঢ়ি আহিছে। আজিও তেওঁ আমাৰ ওচৰলৈ আগবাঢ়ি আহে। সেই একেদৰেই আপোনাৰ উচিত কাম হ'ব তেওঁক আঁকোৱালি লোৱা। প্ৰভু যীশুৰ ওচৰত থাকিও যদি আপুনি সোধে সত্যনো কি, তেন্তে আমি নিজকে অন্ধ বুলি পৰিচয় দিম। এয়াই প্ৰভুৰ উক্তিৰ তাৎপৰ্য। যিহুদীসকলে তেওঁক জানিও বিশ্বাস কৰা নাছিল। তেওঁ কৰা আচৰিত কামবোৰ দেখিও তেওঁ বিশ্বাস কৰা নাছিল, গতিকে তেওঁলোক অন্ধ। 40-41 পদ, ইয়াকে শুনি ওচৰত থকা ফৰিচীবিলাকে তেওঁক ক'লে, আমিও অন্ধ নেকি? যীশুৱে তেওঁবিলাকক ক'লে, অন্ধ হোৱা হলে তোমালোকৰ পাপ নহ'লহেঁতেন, কিন্তু এতিয়া তোমালোকে কোৱা আমি দেখিছো, এই নিমিত্তে তোমালোকৰ পাপ থাকিল। আমি দৃষ্টি পোৱা লোকজনৰ কথাৰে আজিৰ অধ্যয়ন আৰম্ভ কৰিছিলো। শেষত তেওঁ যীশুৰ অনুগ্ৰহত শাৰীৰিক তথা আধ্যাত্মিক দৃষ্টিশক্তি পাইছিল। আনহাতে দৃষ্টিশক্তি থকা বুলি ভবা ফৰিচী যিহুদীবিলাকক আধ্যাত্মিক ফালৰ পৰা অন্ধ বুলি বুজি পালো। প্ৰিয় শ্ৰোতা, এতিয়া আপোনাৰ মনৰ কথা বাৰু কি? আপুনি যদি যীশুক অন্তৰেৰে গ্ৰহণ কৰিছে, তেন্তে আপুনি আত্মিক দৃষ্টি লাভ কৰিছে। আপুনি যদি যীশুক অন্তৰেৰে অৱজ্ঞা কৰিছে, তেন্তে আপুনি আত্মিক ফালৰ পৰা এতিয়াও অন্ধকাৰত আছে। এনে অন্ধকাৰত থাকি পাপ কৰাটো যীশুৱে নিবিচাৰে। সেয়েহে আহক, যীশুলৈ ঘূৰি আহক। আজিৰ পাঠৰ সময়ো হৈ আহিল। পুনৰ প্ৰেম প্ৰীতি জনাই এই পাঠ আপোনালোকৰ বাবে আশীৰ্বাদৰ হওক এনে কামনা কৰি ইমানতেই সামৰিছো। যীশুৰ নামত আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্সৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্সৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese.ttb@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
প্ৰতিশ্ৰুতি মোৰ তোমাৰ চৰণত, চলিম তোমাৰে পথ। মাথো আজি তোমাৰ প্ৰেমেৰে জীৱন পূৰ্ণ কৰা। মাথো আজি তোমাৰ প্ৰেমেৰে জীৱন পূৰ্ণ কৰা। তোমাৰ কাষলে আহিছো পিতা, আজি মোক জিৰণি দিয়া। তোমাৰ কৰুণা মাগিছো পিতা, তুমি মোক পাব দিলোৱা। তোমাৰ কাষলে আহিছো পিতা, আজি মোক জিৰণি দিয়া। তোমাৰ কৰুণা মাগিছো পিতা, তুমি মোক পাব দিলোৱা। তুমি মোক জিৰণি দিয়া, তুমি মোক পাব দিলোৱা।